এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ। বিগত দশকত 12.6% বাৰ্ষিক বিকাশৰ হাৰেৰে অসমৰ উল্লেখযোগ্য অগ্ৰগতি লাভ বুলি ৰাজ্যপালৰ মন্তব্য। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অনিয়ম সন্দৰ্ভত গঠিত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন বিধানসভাত দাখিল। ভাৰত বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত পাকিস্তানী নাগৰিক আলী টৌকিৰ শেখৰ বিৰুদ্ধে অসম আৰক্ষীৰ গোচৰ ৰুজু। ন্যায়াধীশ ইয়াৰিং জুংলা লংকুমেৰৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ ৰূপে শপত গ্ৰহণ। আৰু বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতাৰ মাণ্ডলিক পৰ্যায়ৰ খেলসমূহ আৰম্ভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। কোকৰাঝাৰৰ বিটিচি বিধায়িনী ভৱনত আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হয়। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত ৰাজ্যৰ অৰ্থনৈতিক বিকাশ, কল্যাণমূলক আঁচনি তথা সম্প্ৰতি ৰাজ্যখনে বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বিষয়ে আলোকপাত কৰে। শ্ৰীআচাৰ্যই কয় যে বিগত দশকত অসমে 12.6% মুঠ বাৰ্ষিক বিকাশৰ হাৰৰ জৰিয়তে অৰ্থনৈতিক বিকাশত উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে।
অসম বিধানসভা কে মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্রী, অসম মন্ত্রী পরিষদ কে মাননীয় সদস্যগণ, অসম বিধানসভা কে মাননীয় সদস্যগণ তথা ইস গৌরবশালী সদন কে মাননীয় সদস্যগণ, কোকরাঝাড় মে আয়োজিত আজ কা ইয়া সত্র অভূতপূর্ব ও ঐতিহাসিক হ্যায়। বিধানসভা ও বজেট সত্র কো রাজ্য কি রাজধানী কে বাহার পহলি বার আয়োজিত কিয়া যা রাহা হ্যায়। লোকতন্ত্র ও জবাবদেহি কি সংস্কৃতি কে দিশা মে ইয়া এক মহত্বপূর্ণ রচনাত্মক কদম হ্যায়, জিসমে বিধানমন্ডল কো রাজ্য কে অন্য হিস্সো মে আম লোগো কে নজদীক লায়া যা রাহা হ্যায়। সরকার আপকে দ্বার কে বাদ ইয়া আব বিধান মন্ডল আপকে দ্বার কি দিশা মে এক যুগান্তকারী কদম হ্যায়। মে অসম বিধানসভা কে বজেট সত্র 2025 কে অবসর পর আপকে সমক্ষ বহুত হি বিনম্রতা কে সাথ উপস্থিত হুয়া। মে আপ সবি কো হার্দিক বধাই অর শুভকামনায় দেতা হুঁ। ইয়া সত্র হমারি যাত্রা মে চিন্তন মন্থন করনে, চুনৌতিয়ো পর বিচার বিমর্শ করনে অর হমারে ইস প্রিয় রাজ্য অসম কে ভবিষ্য কে লিয়ে এক দূরদর্শী রোড ম্যাপ তৈয়ার করনে কা এক মহত্বপূর্ণ অবসর।
শ্ৰীআচাৰ্যই নিজৰ ভাষণত কয় যে অসমে গুজৰাটৰ সমানে দেশৰ ছেমি কণ্ডাক্টৰ উদ্যোগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ দিশে অগ্ৰসৰ হৈছে। বিটিআৰ প্ৰশাসনে আন্তঃগাঁথনি উন্নয়ন তথা কল্যাণমূলক আঁচনি ৰূপায়ণৰ জৰিয়তে জনসাধাৰণৰ উন্নয়ন সাধন কৰিবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে গুডউইল অভিযানৰ অধীনত বিটিআৰত 700 কিলোমিটাৰ উন্নত পথ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ কৰাৰ লগতে 2022-23 বৰ্ষৰ পৰা মুখ্যমন্ত্ৰী পথ নৱীকৰণ আঁচনিৰ অধীনত 400 কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত অসমীয়া ভাষাই লাভ কৰা ধ্ৰুপদী ভাষাৰ মৰ্যাদা, চৰাইদেউ মৈদামলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিকে ধৰি বিভিন্ন প্ৰসংগ উল্লেখ কৰে। তদুপৰি অসম চৰকাৰে ইতিমধ্যে 24 লাখৰো অধিক মহিলালৈ আগবঢ়োৱা অৰুণোদয় আঁচনিৰ সুবিধা, ষ্টাৰ্টআপ প্ৰতিষ্ঠানলৈ আগবঢ়োৱা উৎসাহজনক সহায় সহযোগৰ বিষয়েও তেওঁ জানিবলৈ দিয়ে। শ্ৰীআচাৰ্যই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, পি এম কিষাণ সন্মান নিধি, আয়ুষ্মান ভাৰতকে ধৰি বৰ্তমানৰ চৰকাৰৰ বিভিন্ন ইতিবাচক পদক্ষেপৰ বিষয়ে উল্লেখ কৰি কয় যে এনে আঁচনিসমূহে ৰাজ্যখনক ক্ৰমান্বয়ে দেশৰ আন অংশৰ সৈতে অধিক সক্ৰিয় তথা গতিশীলভাৱে জড়িত কৰিবলৈ সমৰ্থ হৈছে। অভিলেখ সৃষ্টিৰ উদ্দেশ্যে অহা 24 ফেব্ৰুৱাৰীত আয়োজন কৰা ঝুমুৰ নৃত্যৰ বিশেষ অনুষ্ঠানৰ বিষয়ে উল্লেখ কৰি তেওঁ এই অনুষ্ঠানে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক অধিক সমৃদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰে। ৰাজ্যপালৰ ভাষণৰ মাজতে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কেতবোৰ প্ৰসংগ উত্থাপন কৰাৰ চেষ্টা চলায় যদিও ৰাজ্যপালে তেওঁৰ ভাষণ অব্যাহত ৰাখে। ৰাজ্যপালৰ ভাষণৰ পাছতে ডেৰ ঘণ্টাৰ বাবে সদন স্থগিত ৰখা হ'ব বুলি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ঘোষণা কৰে। ইয়াৰ পূৰ্বে বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মন্ত্ৰী বিধায়কসকল কোকৰাঝাৰত উপস্থিত হোৱাৰ পাছত তেওঁলোকক বিটিচিৰ বিধায়িনী ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। অধিৱেশনৰ কাৰ্যসূচীৰ আৰম্ভণিতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আদৰণি ভাষণত কোকৰাঝাৰত এই অধিৱেশনৰ আয়োজন কৰা পদক্ষেপক ঐতিহাসিক বুলি অভিহিত কৰি ইয়াৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়। উল্লেখযোগ্য যে বাজেট অধিৱেশনৰ বাকী কেইদিনৰ কাৰ্যসূচী গুৱাহাটীৰ অসম বিধানসভা ভৱনত অনুষ্ঠিত হ'ব। এই অধিৱেশনত ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চলসমূহৰ আৰ্থ সামাজিক আৰু সামগ্ৰিক উন্নয়ন, 2024-25 বৰ্ষৰ পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ তালিকা উপস্থাপনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দিশ উত্থাপন কৰা হ'ব। অসম বিধানসভাত আজি অসমৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলসমূহৰ আৰ্থ সামাজিক আৰু সামগ্ৰিক উন্নয়ন শীৰ্ষক এটা বিশেষ আলোচনা অনুষ্ঠিত হয়। মধ্যাহ্ন বিৰতিৰ পাছত আজি সদন পুনৰ আৰম্ভ হোৱাত অধ্যক্ষৰ উদ্যোগত এই সম্পৰ্কত আলোচনা কৰা হয়। এই আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ সৰ্বাংগীন উন্নয়নৰ বাবে তেওঁৰ চৰকাৰ বদ্ধপৰিকৰ বুলি ঘোষণা কৰে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ কল্যাণৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ ব্যাখ্যা আগবঢ়ায়। ইয়াৰ পাছত সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰে। বিধানসভাৰ বাজেট অধিৱেশনত কাইলৈ কোনো কাৰ্যসূচী নাই। পৰহিলৈ বুধবাৰে অসম বিধানসভাৰ নতুন ভৱনত বাজেট অধিৱেশনৰ কাৰ্যসূচী পুনৰ অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত অসম লোকসেৱা আয়োগৰ 2013 আৰু 2014 চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অনিয়ম সন্দৰ্ভত তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন দাখিল কৰে। প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত আয়োজিত অসম বিধানসভাৰ এই অধিৱেশনে বড়ো জনগোষ্ঠী আৰু বিটিআৰ এলেকাত বসবাস কৰা জনসাধাৰণৰ প্ৰতি ৰাজ্য চৰকাৰৰ দায়বদ্ধতাকে সূচাইছে বুলি মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। তেওঁ কয় যে এই অধিৱেশনে জনমুখী সেৱাৰ প্ৰতি ৰাজ্য চৰকাৰৰ গুৰুত্ব প্ৰদানৰ দিশটোক পুনৰবাৰ প্ৰতীয়মান কৰিলে। তেওঁ লগতে এই অধিৱেশন সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত বিটিচি পৰিষদীয় চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। এই অধিৱেশনে জনজাতীয় লোকৰ উন্নয়ন তথা অজনজাতীয় লোকসকলৰ সৈতে তেওঁলোকৰ সমন্বয়ৰ দিশতো বিশেষ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অসম চৰকাৰে বিটিআৰ চৰকাৰৰ কোনো কাৰ্য তথা সিদ্ধান্তত হস্তক্ষেপ নকৰে বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জানিবলৈ দিয়ে।
This is what we have created, democracy. We have brought back democracy to BTR. We have brought back maximum manuhar majot atmobishwas aru apunaluke aru jani gom pabo je absolute no interference Boroland councilor bhitoror kono kotha ahom sarkare kotue interfere no Karbi Along Dima Hasao kotue interfere no agote tar budget ahom bidhan sabhay banaisil kun bibhagot ki dibo lage amar sarkare jua bosor siddhanto lole je ami budget no banao আমি মাত্ৰ টকাটো দি দিম বাজেট উইল বি প্ৰিপেয়াৰ্ড বাই দা দিছ এছেম্বলি বিটিআৰ এছেম্বলি কাৰ্বি আলং এছেম্বলি ডিমা হাছাও এছেম্বলি আসাম গভৰ্ণমেণ্ট হেজ গিভেন ন' অবজেকচন যে যিমান ছাবজেক্ট লাগে বিটিআৰত লৈ যাওক আমাৰ কোনো আপত্তি নাই এক্সেপ্ট হোম ডিপাৰ্টমেণ্ট যিমান যি লাগে লৈ যাওক আৰু সেইকাৰণে 125তম সংশোধনী আজি হোৱাৰ পথত গৈ আছে আৰু 125তম সংশোধনী হৈ যোৱাৰ লগে লগে বিটিআৰ একৰ্ড উইল বি ইমপ্লিমেণ্টেড ইন 100% অকল সেইটোৱে বাকী আছে আৰু তাৰো আলোচনা চলি আছে কভিড সময়খিনিক বাদ দিলে চাৰে তিনি বছৰৰ ভিতৰত ইমান স্পীড ইমপ্লিমেণ্টেশ্যন কতো হোৱা নাই গাঁও বিশ পঁচিশ বছৰলৈকে চলি থাকিব পৰিৱেশ বদলি থাকিব জিঅগ্ৰাফী বদলি থাকিব আজি বিটিআৰৰ পৰা ওলাই যাব যোৱা গাঁৱক যেতিয়া বড়ো লোকসকলে মৰম কৰিব তেওঁলোকে ওলাই নাযাওঁ বুলি কব সোমাব খোজা গাঁৱক বিটিআৰে কব যে ঠিক আছে আমাক নালাগে আপচু ইজ চেঞ্জিং দিয়াৰ পজিশ্যন আগতে আপচুৱে কৈছিল 10% বড়ো মানুহ থাকিলেও আমাক গাঁও লাগে এতিয়া আপচুৱে কৈছে 100% বড়ো মানুহ
এই অধিৱেশনে বিটিআৰ এলেকা তথা সামগ্ৰিকভাৱে ৰাজ্যবাসীৰ আশা আকাংক্ষা পূৰণত নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ডঃ শৰ্মাই এই বাজেট অধিৱেশনত অংশগ্ৰহণৰ প্ৰাকমুহূৰ্তত সৰলপাৰা আৰু ভূটান সীমান্ত সংযোগী পথৰ নিৰ্মাণ সন্দৰ্ভত আয়োজিত এটা অনুষ্ঠানত অংশ লয়। তেওঁ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি এই পথ নিৰ্মাণ সন্দৰ্ভত লোক নিৰ্মাণ বিভাগৰ পৰা বিতং তথ্য গ্ৰহণ কৰে আৰু নিৰ্ধাৰিত সময় অনুসৰি এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা।
অসম আৰক্ষীয়ে ভাৰত বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত পাকিস্তানৰ আলী তৌকিৰ শ্বেখ নামৰ ব্যক্তিজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ নিৰ্দিষ্ট ধাৰা অনুসৰি গোচৰ ৰুজু কৰিছে। কালি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকে বিষয়টো তদন্তৰ বাবে অনুমোদন জনাই আৰক্ষী সঞ্চালক প্ৰধানক জনোৱা আহান মৰ্মে আজি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই আলী তৌকিৰ শ্বেখ আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে আজি কোকৰাঝাৰত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে।
Yesterday itself, on receiving the cabinet's directives, CID was instructed to file a case. Today morning, CID has filed a case, CID PS case number 5/2025 under sections 48, 152, 61, 197(1) of BNS 2023, read with section 13(1) of the UAP Act against Ali Tauqir Sheikh and unknown others. The case has been registered and the investigation has begun. It has been seen that till now that the activities of the said Ali Tauqir Sheikh are prejudicial to national security. He has been making utterances and it seems that his activities hurt the broader spectrum of national security. So it has to be seen as to what exactly he has done, which is suspected already, and whether there are other people involved in the conspiracy with him. Who are these others? Are they within India, without India, within Assam, in the rest of India? So they will all be looked at and nobody, I repeat again, nobody, कोई भी भारत की अखंडता पे आंच नहीं आ सकती, भारत की अखंडता पे, ये हमने सुदृढ़ निश्चय लिया है और सीआईडी अपने केस को ऐसे ही आगे बढ़ाएगी। धन्यवाद।
য়াৰেং জুংলা লাংকুমেৰে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনৰ এক নম্বৰ আদালতত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শ্ৰীমতী লাংকুমেৰক শপত গ্ৰহণ কৰে। এই অনুষ্ঠানত উচ্চ ন্যায়ালয়ৰ কেইবাগৰাকীও ন্যায়াধীশ, অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়া অধিবক্তাসকল আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়িক বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে নাগালেণ্ডৰ পৰা কোনো উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা শ্ৰীমতী লংকুমেৰে হৈছে প্ৰথমগৰাকী মহিলা। যোৱা 12 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শৰ বাবে নাগালেণ্ডৰ ন্যায়িক বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰি থকা শ্ৰীমতী লংকুমেৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে দুবছৰীয়া কাৰ্যকালৰ বাবে নিযুক্তি দিছিল। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে শ্ৰীমতী লংকুমেৰৰ লগতে আন এগৰাকী অধিবক্তাত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে পৰামৰ্শ দিছিল যদিও কেন্দ্ৰীয় চৰকাৰে শ্ৰীমতী লংকুমেৰৰ নিযুক্তিতহে অনুমোদন জনায়। গুৱাহাটী জল বোৰ্ডৰ অধীনৰ বিভিন্ন স্থানত জল পৰিৱেশে নলীৰ বিসংগতি ধৰা পেলোৱাৰ বাবে পৰহিলৈৰ পৰা চলিবলগীয়া ৰবটিক জৰীপৰ কাম সম্প্ৰতি স্থগিত ৰখা হৈছে। এই সন্দৰ্ভত জল বোৰ্ডে প্ৰকাশ কৰা অনুসৰি গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পৰহিৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া দ্বিতীয় পৰ্যায় আৰু 25ৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া তৃতীয় পৰ্যায়ৰ ৰবটিক জৰীপৰ কাম স্থগিত ৰখা হৈছে। অৱশ্যে গুৱাহাটী তাৰকাগৃহৰ সমীপত পানী পৰিবাহী নলীৰ মেৰামতিৰ বাবে কাইলৈ আৰু পৰহিলৈ মহানগৰীৰ চিত্ৰাচল পথ, হেপী ভিল্লা, জয়পুৰ, শিলপুখুৰী, লতাশিল, বাৰোৱাৰী, পাণবজাৰ, আঠগাঁও, বিষ্ণুপুৰ, ফাঁচীবজাৰ, নিজৰাপাৰ, পেঞ্চনপাৰা আৰু হেদায়তপুৰ এলেকাত পানী যোগান অব্যাহত থাকিব বুলি জল বৰ্ডে জানিবলৈ দিছে। পানী পৰিবাহী নলীৰ ৱেল্ডিং অৰ্থাৎ জোৰালোগৰ অংশত ওলাব পৰা ছিদ্ৰকে ধৰি পানী যোগান ব্যৱস্থাত থকা বিভিন্ন আসোঁৱাহ পৰীক্ষাৰ বাবে জল বৰ্ডে 12ৰ পৰা 15 ফেব্ৰুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ ৰবটিক জৰীপ সম্পন্ন কৰে। বাতৰি পৰৱৰ্তী অংশ শুনক অৰুণিমা গোস্বামীৰ পৰা।
গুৱাহাটী উচ্চ ন্যায়ালয়ে অনলাইন বিত্তীয় অনিয়মৰ গোচৰৰ 3 অভিযুক্তৰ জামিন নাকচ কৰিছে। ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰবীন ফুকনৰ বিচাৰপীঠে বিশাল ফুকন, চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাৰ জামিন নাকচ কৰে। উল্লেখযোগ্য যে ট্ৰেডিং অৰ্থাৎ অনলাইন বিত্তীয় লেনদেনত অনিয়মৰ গোচৰত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই পূৰ্বে এই 3 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ত আটাইকেইজনে জামিন লাভ কৰিছিল যদিও বৰবৰুৱা থানাত ৰুজু হৈ থকা গোচৰৰ পৰিপ্ৰেক্ষিতত 3 অভিযুক্তই কাৰাগাৰৰ পৰা মুকলি হ'ব পৰা নাছিল। আজি উচ্চ ন্যায়ালয়ে এই গোচৰটোত জামিন নাকচ কৰে। অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে প্ৰকাশ কৰা 4,500 প্ৰাথমিক শিক্ষক পদৰ বাবে অনলাইন আবেদনৰ তাৰিখ সলনি কৰা হৈছে। এই সন্দৰ্ভত সঞ্চালকালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰাৰ্থীসকলক অহা 3 মাৰ্চৰ পৰা এই পদসমূহৰ বাবে অনলাইন আবেদন কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে প্ৰাথমিক বিদ্যালয়ৰ 2,900 আৰু উচ্চ প্ৰাথমিকৰ 600 শিক্ষক পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালাংছত চলি থকা 51 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আজি দ্বিতীয় দিনা গ্ৰীক থিয়েটাৰৰ আৰ্হিত গঢ়া সিং মিৰ্জেং মঞ্চত কৃষি কাৰ্যৰ নৃত্যগীত ৰিতনং সিংদি প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। কাৰ্বি সাংস্কৃতিক সমাজৰ বিভিন্ন মাণ্ডলিক সমিতিৰ পৰা অহা যুৱক যুৱতীয়ে আটকধুনীয়া সাজপাৰ পৰিৱেশন কৰি এই প্ৰতিযোগিতাত অংশ লয়। শিৱসাগৰ ক্ৰীড়াসন্থৰ সৌজন্যত আজিৰে পৰা শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত 70 সংখ্যক বৰদলৈ ট্ৰফীৰ উজনি অসম মণ্ডলৰ খেলসমূহ অনুষ্ঠিত হৈছে। জিলা পৰ্যায়ৰ পৰা নিৰ্বাচিত শিৱসাগৰৰ ৰাজমাই কোচিং, মাজুলীৰ ৰিভাৰাইন ক্লাব, চৰাইদেউৰ মাহমৰা নৱজ্যোতি ক্লাব, ডিব্ৰুগড়ৰ 19APBN, যোৰহাটৰ ভিক্টৰিয়াছ ক্লাব আৰু তিনিচুকীয়াৰ বাৰেকুৰি ক্লাবে এই মণ্ডল পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লৈছে। মৰিগাঁও জিলা ক্ৰীড়াসন্থাৰ উদ্যোগত ক্ষীৰত বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত মধ্য অসম মণ্ডলৰ উদ্বোধনী খেলত আজি নগাঁও ত্ৰিনয়ন গোষ্ঠীয়ে দেৰগাঁও উপ ক্ৰীড়াসন্থাক 1-0 ব্যৱধানত পৰাজিত কৰে। আনহাতে বিয়লি অনুষ্ঠিত দ্বিতীয়খন খেলত মৰিগাঁও নৱজ্যোতি ক্লাবে হোজাইৰ হাৱাইপুৰ ৰঞ্চিনা ক্লাবক 7-0 ব্যৱধানত পৰাজিত কৰি সুন্দৰ খেল প্ৰদৰ্শন কৰে। অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ। বিগত দশকত 12.6% বাৰ্ষিক বিকাশৰ হাৰেৰে অসমৰ উল্লেখযোগ্য অগ্ৰগতি লাভ বুলি ৰাজ্যপালৰ মন্তব্য। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অনিয়ম সন্দৰ্ভত গঠিত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন বিধানসভাত দাখিল। ভাৰত বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত পাকিস্তানী নাগৰিক আলী তৌকিৰ শেখৰ বিৰুদ্ধে অসম আৰক্ষীৰ গোচৰ ৰুজু। ন্যায়াধীশ য়াৰেং জুংলা লংকুমেৰৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ ৰূপে শপত গ্ৰহণ। আৰু বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ মাণ্ডলিক পৰ্যায়ৰ খেলসমূহ আৰম্ভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।